গীতমালা 71 অধ্যায়। হে জিহুৱা, মই তোমাতেই আশ্ৰয় লৈছো, মোক কেতিয়াও অপমানিত হবলৈ নিদিবা। তোমাৰ ধাৰ্মিকতাৰ গুণেৰে মোক উদ্ধাৰ কৰা, মোলৈ কাণ পাতা আৰু মোক ৰক্ষা কৰা। মোৰ অৰ্থে তুমি এনে বসতিৰ শিলা হোৱা, যি শিলালৈ মই যেন নিতৌ যাব পাৰোঁ। তুমি মোক ৰক্ষা কৰিবলৈ এটা আজ্ঞা দিলা, কিয়নো মোৰ অৰ্থে তুমি শিলা আৰু মোৰ দুৰ্গ। হে মোৰ ঈশ্বৰ, দুষ্ট লোকৰ হাতৰ পৰা মোক উদ্ধাৰ কৰা, অধৰ্মী আৰু নিষ্ঠুৰজনৰ হাতৰ পৰা মোক মুক্ত কৰা। কিয়নো হে প্ৰভু জিহুৱা, তুমি মোৰ আশা, সৰুকালৰে পৰা তুমি মোৰ বিশ্বাস ভূমি, গৰ্ভৰে পৰা মই তোমাতেই নিৰ্ভয় কৰিছোঁ। মোক মাতৃৰ গৰ্ভৰ পৰা উলিওৱা জনা তুমিয়েই, মই নিতৌ তোমাৰেই প্ৰশংসা কৰিম। মই অনেক লোকৰ দৃষ্টিত এটি উদাহৰণৰ বিষয় যেন হৈছো, কিন্তু তুমি মোৰ দৃঢ় আশ্ৰয় স্থান, মোৰ মুখ তোমাৰ প্ৰশংসাৰেই পৰিপূৰ্ণ হ'ব, আৰু ৰে দিনটো তোমাৰ গৌৰৱ ভৰি থাকিব। বয়সস্থ সময়ত মোক ত্যাগ নকৰিবা, মই শক্তিহীন হোৱা সময়ত মোক নেৰিবা, কিয়নো মোৰ শত্ৰুবোৰে মোৰ বিষয়ে কথা পাতে, তেওঁলোকে মোৰ জীৱন অনুসন্ধান কৰি একেলগে আলোচনা কৰে। তেওঁলোকে কয়, ঈশ্বৰে তেওঁক পৰিত্যাগ কৰিলে, খেদি গৈ তেওঁক ধৰা, কিয়নো তাৰ উদ্ধাৰকৰ্তা কোনো নাই। হে ঈশ্বৰ, মোৰ পৰা আঁতৰ নহবা, হে মোৰ ঈশ্বৰ, মোক সহায় কৰিবলৈ শীঘ্ৰে আহা, মোৰ প্ৰাণৰ বিৰোধীবোৰ লজ্জিত হৈ উচ্ছন্ন হওক, মোৰ অনিষ্ট কৰিবলৈ চেষ্টা কৰোঁতাসকলক নিন্দা আৰু অপমানেৰে ঢকা হওক। কিন্তু মই হলে সদায় তোমাক আশা কৰি থাকিম, তোমাৰ প্ৰশংসা আৰু অধিক অধিককৈ কৰিম। এয়া মোৰ বোধৰ অগম্য হলেও মই মুখেৰে তোমাৰ ধাৰ্মিকতাৰ কথা কম, ওৰে দিনটো তোমাৰ পৰিত্ৰাণৰ কথা প্ৰকাশ কৰিম। মই উপস্থিত হৈ প্ৰভু জিহুৱাৰ মহৎ কাৰ্যবোৰ কীৰ্তন কৰিম। মই কেৱল তোমাৰ ধাৰ্মিকতা, কেৱল তোমাৰেই ধাৰ্মিকতা উল্লেখ কৰিম। হে ঈশ্বৰ, তুমি মোক ল'ৰালি কালৰে পৰা শিক্ষা দি আহিছা, আৰু এতিয়ালৈকে মই তোমাৰ আচৰিত কাৰ্যবোৰ প্ৰকাশ কৰি আহিছো। প্ৰকৃততে মোৰ বয়সস্থ অৱস্থা আৰু চুলি পকাৰ সময়ত মোক ত্যাগ নকৰিবা। মই ভাবি বংশৰ আগত তোমাৰ পৰাক্ৰম ঘোষণা কৰিম, আৰু আহিব লগা সকলোকে তোমাৰ পৰাক্ৰমৰ কথা শুনাম। হে ঈশ্বৰ, তোমাৰ ধাৰ্মিকতা গগন স্পৰ্শী। হে ঈশ্বৰ, মহৎ কাৰ্য কৰোতা যি তুমি, তোমাৰ তুল্য কোন আছে? তুমি আমাক বিষম সংকট দেখুৱাইছা, তুমি আকৌ আমাক পুনৰাই জীৱিত কৰা, পৃথিৱীৰ গভীৰতাৰ পৰা আমাক তুলি আনিবা। তুমি মোৰ আত্মসন্মান বৃদ্ধি কৰা, পুনৰাই ঘূৰি মোক সান্তনা দিয়া। হে মোৰ ঈশ্বৰ, তোমাৰ বিশ্বাসযোগ্যতাৰ স্তুতি কৰিম। হে ইজৰাইলৰ পবিত্ৰজনা, মই বিনাৰে তোমাৰ উদ্দেশ্যে প্ৰশংসাৰ গান কৰিম। মই যেতিয়া তোমাৰ উদ্দেশ্যে প্ৰশংসাৰ গান কৰোঁ, তেতিয়া মোৰ ওঠ অতিশয় আনন্দিত হয়। তুমি মুক্ত কৰা, মোৰ প্ৰাণ আনন্দিত হয়। মই তোমাৰ ধাৰ্মিকতাৰ কথা ওৰে দিনটো কৈ থাকিম। মোৰ অনিষ্টলৈ চেষ্টা কৰোঁতাবিলাক পৰাজিত হ'ল, আৰু তেওঁলোকে লাজ পাই নিন্দিত হ'ল।